এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। আজি নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। অম্বুবাচী উপলক্ষে শক্তিপীঠ কামাখ্যা দেৱালয়ত আজিৰে পৰা অম্বুবাচী মহাযোগ অনুষ্ঠিত হ'ব। দেৱালয়ৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা সাধু সন্যাসী তথা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। গুৱাহাটী পৌৰ নিগমে অম্বুবাচী উপলক্ষে অহা ভক্তৰ ভিৰ নিয়ন্ত্ৰণৰ লগতে খোৱা পানী, পোহৰ আৰু চাফ চিকুণৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। স্বেচ্ছাসেৱী সংস্থাসমূহেও ভক্তিপ্ৰাণ ৰাইজক সেৱা আগবঢ়োৱাৰ লগতে মেলাস্থলীৰ স্বচ্ছতা নিশ্চিত কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ৰাজ্য চৰকাৰৰ জলসম্পদ আৰু ন্যায়িক দপ্তৰৰ মন্ত্ৰী সুশান্ত বৰগোহাঁয়ে কালি শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰে। ডিমৌ আলোন নগৰৰ নৱনিৰ্মিত বকুলবনত অনুষ্ঠিত এই শপত গ্ৰহণ অনুষ্ঠানত ডিমৌ সমজিলা আয়ুক্ত লুকুমণি বৰাই তেওঁক শপত বাক্য পাঠ কৰোৱায়। অনুষ্ঠানত মন্ত্ৰীগৰাকীক ডিমৌ পৌৰসভা আৰু সমজিলা আয়ুক্ত কাৰ্যালয়ৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। শপত গ্ৰহণৰ পাছত মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
আজি পদেন সদস্য হিচাপে ডিমৌ পৌরসভার আজি শপথ গ্রহণ করলো। আমার সমজিলা আয়ুক্তয়ে শপথ গ্রহণ করবালে, লগতে আমার পৌরসভার পৌরনেত্রী আর সদস্য সদস্য সরকারি বিষয়া সকল আসলে একটা নতুনত্ব আনিছে, নতুন পরিবেশ আজি শপথ গ্রহণ করেছে। আর ডিমৌ রাইজর কারণে একটা ভাল খবর যে বকুল বন এখন আমি পাইছো, যত আমি ছাত্র ছাত্রীর পর আরম্ভ করে জ্যেষ্ঠ সকলের পর আরম্ভ করে সকলে এই পরিবেশ আমি ধরে রাখব লাগবে। আর মানে ভাবো যে ডিমৌ পৌরসভা ইমান ধুনিয়া একটা পরিবেশ গড় দিলে।
লখিমপুৰ জিলাৰ শ্ৰী শ্ৰী পদুমণি আইধানৰ ৰংগমঞ্চত কালি এটা বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। ৰাজ্যৰ অগ্ৰণী সামাজিক সংস্থা শিক্ষণ প্ৰকাশন সংস্থা অসমৰ উদ্যোগত উজনি অসম ভিত্তিক এই বঁটা প্ৰদান কৰা হয়। উজনি অসমৰ বিভিন্ন জিলাৰ প্ৰায় 80 গৰাকী লোকক সমাজ হিতৈষী বঁটা, সুগন্ধি কাব্য বঁটা, জীৱন সমৃদ্ধ বঁটা, মানৱ দৰদী বঁটা, গুৰুচৰিত বঁটা, সত্যনিষ্ঠ সাংবাদিকতাৰ বঁটাকে ধৰি অন্যান্য কেইবাটাও বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত লখিমপুৰ জিলাৰ যুৱ সাংবাদিক পল্লৱ মেলিক 2026 বৰ্ষৰ সত্যনিষ্ঠ সাংবাদিকতাৰ বঁটা প্ৰদান কৰা হয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা 2026ৰ ফলাফল ঘোষণা কৰিব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। পৰিষদে জনোৱা অনুসৰি পৰীক্ষাৰ্থীসকলে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ চৰকাৰী ৱেবছাইটৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফলসমূহ লাভ কৰিব পাৰিব। ধেমাজিৰ মৰিধল হাঁহচৰাত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত দুজন বেংক বিষয়াৰ মৃত্যু হয়। লক্ষী পথাৰৰ দিশৰ পৰা ধেমাজি অভিমুখে আহি থকা চাৰিচকীয়া এখন বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা এটা পুখুৰীত সোমাই পৰাৰ ফলত গাড়ীখনৰ চালক আৰু আৰোহী দুয়োগৰাকীৰ মৃত্যু হয়। মৃত্যু হোৱা লোক দুজন ধেমাজি ষ্টেট বেংক অব ইণ্ডিয়াৰ মূল শাখাৰ কোষাধ্যক্ষ হীৰকজ্যোতি মিলি আৰু গাণনিক ৰাতুল কোঁৱৰ বুলি আমাৰ ধেমাজিৰ সংবাদদাতাই জনাইছে। নতুন দিল্লীত আজিৰে পৰা দুদিনীয়াকৈ ব্ৰিক্সৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাসকলৰ বৈঠক অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে ব্ৰিক্সৰ 11খন সদস্য ৰাষ্ট্ৰৰ নিৰাপত্তাৰক্ষী মুৰববীসকলক একত্ৰিত কৰি এই সমাৱেশত সভাপতিত্ব কৰিব। ইয়াৰ ভিতৰত ভাৰত, ব্ৰাজিল, চীন, ইজিপ্ত, ইথিঅপিয়া, ইণ্ডোনেছিয়া, ইৰাণ, ৰাছিয়া, ছৌদি আৰব, দক্ষিণ আফ্ৰিকা আৰু সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ আছে। এই সমাৱেশত অগতানুগতিক নিৰাপত্তাজনিত প্ৰত্যাহ্বান শীৰ্ষক বিষয়বস্তুৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধিসমূহে চাইবাৰ সুৰক্ষা, কৃত্ৰিম বুদ্ধিমত্তাৰ দ্বাৰা পৰিচালিত প্ৰত্যাহ্বানসমূহ পৰীক্ষা কৰে। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে 2025-26 বৰ্ষৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত বৰ্তমান 33,145 গৰাকী লোক এই ৰোগত আক্ৰান্ত। উত্তৰ পূৰ্বাঞ্চলত এইচ আই ভি আক্ৰান্ত প্ৰায় 13,809 গৰাকী মহিলাৰ ভিতৰত 6,809 গৰাকী মহিলাই অসমৰ বুলি প্ৰতিবেদনখনত প্ৰকাশ পাইছে। অসমৰ জনগাঁথনি আৰু উত্তৰ পূবৰ আন ৰাজ্যসমূহ সংযোগ কৰাৰ প্ৰধান পৰিবহণ আৰু বাণিজ্যিক কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা বাবে অসমত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এই প্ৰতিবেদন অনুসৰি অসমত এই ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰায় 0.13%। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।